এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো অধিক উন্নত কৰি তোলাৰ লক্ষ্যৰে সংসদত এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। সংসদৰ চলিত শীতকালীন অধিৱেশনতে এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিধেয়কখন আইন হিচাপে গৃহীত হলে নিৰ্বাচনী প্ৰক্ৰিয়াটো সুসংগত হোৱাৰ লগতে প্ৰক্ৰিয়াটোৰ ক্ষিপ্ৰতা বৃদ্ধি পাব। তদুপৰি কেইবাটাও নিৰ্বাচন ভিন ভিন সময়ত অনুষ্ঠিত কৰাৰ ফলত সৃষ্টি হোৱা বিত্তীয় আৰু প্ৰশাসনীয় চাপ হ্ৰাস পাব বুলিও আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্য বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰি ভোটদাতাসকলক দুয়োটা নিৰ্বাচনৰ বাবে একে সময়তে ভোটদান কৰাৰ সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ ফলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজন হোৱা দীঘলীয়া সময় হ্ৰাস পোৱাৰ লগতে এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত প্ৰশাসন ব্যৱস্থা পৰিচালনাত হোৱা ব্যাঘাত দূৰ কৰিব পৰা যাব বুলিও আশা কৰা হৈছে। ইয়াৰ আগেয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা ছেপ্টেম্বৰ মাহত এখন দেশ এটা নিৰ্বাচন বিধেয়কৰ বাবে প্ৰস্তাৱ গৃহীত কৰিছিল। বিৰোধী দলসমূহে চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ দলৰ নেতা তাৰিক আনোৱাৰে বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত এনেধৰণৰ নিৰ্বাচনী প্ৰক্ৰিয়া সহজে ৰূপায়ণ কৰাটো সম্ভৱপৰ নহয়। বিৰোধী পক্ষই বিষয়টোত আস্থা প্ৰকাশ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো পক্ষৰ মতামত গ্ৰহণ কৰা প্ৰয়োজন। কোকৰাঝাৰৰ বডফা নগৰত আজিৰে পৰা বিটিচিৰ বিধায়িনী পৰিষদৰ দুদিনীয়া অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ আজি প্ৰথম দিনা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিচিৰ চলিত বিত্তীয় বছৰৰ বাকী থকা সময়খিনিৰ বাবে পৰিপূৰক দাবী মঞ্জুৰি উত্থাপন কৰে। মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ছত্তীশগড়ৰ বৰ্তমান ৰাজ্যপাল ৰমেন ডেকাই আজি বৰপেটা জিলাৰ হাউলিত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ সকলোকে পৰিৱেশ ৰক্ষাৰ বাবে দায়বদ্ধ হবলৈ আহান জনায়। পৰিৱেশ ৰক্ষাৰ জৰিয়তে পৃথিৱীক সুৰক্ষিত কৰিব পৰা যাব বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ হাউলিত সাৰ্বজনীন শিৱ মন্দিৰো দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে হাউলি মন্দিৰ পৰিচালনা সমিতি আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহান জনায়। ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা 26 ডিচেম্বৰ পৰ্যন্ত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হৈছে। গোলাঘাট জিলাত কুষ্ঠৰোগ চিনাক্তকৰণৰ বাবে 870টা স্বাস্থ্যকৰ্মীৰ গোট গঠন কৰা হৈছে। এই গোটসমূহত এগৰাকী আশাকৰ্মী আৰু এজন পুৰুষ স্বাস্থ্যকৰ্মী থাকিব। গোটৰ সদস্যসকলে জিলাখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ কুষ্ঠৰোগৰ লক্ষণ চিনাক্ত কৰাৰ লগতে এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব। যিকোনো লোকৰ দেহত কুষ্ঠৰোগৰ লক্ষণ ধৰা পৰিলে তেওঁলোকক যাৱতীয় চিকিৎসাৰ বাবে নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। স্বাস্থ্যকৰ্মী গোটসমূহৰ তত্বাৱধানৰ বাবে 174গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলাত এই বছৰ 35গৰাকী কুষ্ঠৰোগী চিনাক্ত কৰা হৈছিল। মাজুলী জিলা স্বাস্থ্য বিভাগৰ কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো আজি পতিয়া চুমৈমাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ অধ্যক্ষতাত কুষ্ঠৰোগ চিনাক্তকৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিশ্বনাথ জিলাতো আজিৰে পৰা জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হৈছে। সমগ্ৰ দেশতে শীঘ্ৰে দুৰ্ঘটনাগ্ৰস্ত লোকৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাৰ প্ৰশ্নকালত দিয়া উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 6খন ৰাজ্যত ইতিমধ্যে বলবৎ হৈ থকা এই আঁচনি শীঘ্ৰে উত্তৰ প্ৰদেশ আৰু পাছলৈ দেশৰ বাকী ৰাজ্যসমূহতো প্ৰৱৰ্তন কৰা হ'ব। এই আঁচনিৰ জৰিয়তে পথ দুৰ্ঘটনাগ্ৰস্ত লোকসকলে চিকিৎসালয়সমূহত 1.5 লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। ঘাইপথসমূহত ক্ৰমাৎ বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে দুৰ্ঘটনা প্ৰতিৰোধ সমিতি গঠন কৰি এনে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণসমূহ চালি জাৰি চাবলৈ সদনৰ সদস্যসকলক অনুৰোধ জনায়। তাৎক্ষণিক চিকিৎসা লাভ নকৰা বা চিকিৎসাত পলম হোৱাৰ বাবে 30% পথ দুৰ্ঘটনা সংঘটিত লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নগদবিহীন চিকিৎসা আঁচনিখন সম্প্ৰতি ৰূপায়ণ হৈ থকা 6খন ৰাজ্যত 2100গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে 9864055566 নম্বৰ হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰ 14 ডিচেম্বৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 2661876 আৰু 2662325 এই দুটা নম্বৰত অভিমত আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।